Iya, akah mani. Bateri kuisu, ongkur jati hormai. Itir perdan bateri humuhul. Luka hawat kali nirbasuni hongkur dan ongkur, bihik mabe alusun apura hoi. Rastavadi Srimati Draupadi Murmue, adi Notun Dillir Bharat Mandapamot, Manav Adhikar Divas upolokkhe, ayojita rongusthanot, bhashan dibo. Notun Dillir Sangsad Bhavanot kali pradhanmantri, grihamantrir upasthitit NDA sangsadiyo dolor ekhon boithok onusthito hoy. Shohid Divas upolokkhe Asomor Mukhyamantri Dr. Himanta Biswa Sarmai adi Paschim Boragot nirmito Shohid Smarok Khetror udbodhon koribo. Aru Bharat aru Dakshin Afrikar majot T20 shrinkhalar kotokot onusthito prathomkhon khelot Bharate 101 ranot jayilabh kore. এতিয়া শুনক বিতং বাতৰি। লোকসভাত কালি নিৰ্বাচনী সংশোধনক লৈ বিশেষভাৱে আলোচনা কৰা হয়। আলোচনাত ভাগ লৈ আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্ৰকাশ কৰে যে কংগ্ৰেছৰ শাসনকালতো ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনী কেইবাবাৰো সম্পন্ন হৈছিল যদিও এতিয়া দলটোৱে একেটা বিষয়ত প্ৰশ্ন উত্থাপন কৰাটো আশ্চৰ্যজনক। ভাৰতৰ ভোটদান প্ৰক্ৰিয়াৰ প্ৰশংসা কৰি তেওঁ কয় যে স্বাধীনোত্তৰ কালৰে পৰা সকলোৱে ভোটদানৰ ক্ষেত্ৰত সম অধিকাৰ লাভ কৰি আহিছে। নৰেন্দ্ৰ মোদী চৰকাৰে নাৰী শক্তি বন্ধন অধিনিয়ম গৃহীত কৰি লোকসভা বিধানসভা তথা বিধানসভাৰ মুঠ আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে বুলি তেওঁ উল্লেখ কৰে। নিৰ্বাচন মাথো ৰাজনৈতিক কুচকাৱাজ নহয়, বৰং ই কোটি কোটি লোকে অংশগ্ৰহণ কৰি উদযাপন কৰা গণতন্ত্ৰৰ এটা অনুষ্ঠান বুলি মেঘৱালে অভিহিত কৰে। ডঃ বি আৰ আম্বেদকাৰে ৰূপায়ণ কৰা নীতিৰ আলমতেই দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি আহিছে বুলি তেওঁ কয়। আলোচনাত ভাগ লৈ বিজেপিৰ নিশিকান্ত দুবে কয় যে বিজেপিয়ে ভোট বেংকৰ স্বাৰ্থত নহয় ৰাষ্ট্ৰীয় স্বাৰ্থতহে ৰাজনীতি কৰে। বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনক লৈ ৰাজনীতি কৰা বুলি তেওঁ অভিযোগ কৰে। অভিযোগ উত্থাপন কৰি তেওঁ কয় যে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই অনুপ্ৰৱেশকাৰী ভোটাৰে জয়লাভ কৰি অহাৰ বাবে ভোটাৰ তালিকাৰ সংশোধনী বিৰোধিতা কৰিছে। নিজৰ শাসনকালত কংগ্ৰেছ দলে দলীয় স্বাৰ্থক প্ৰাধান্য দি মুখ্য নিৰ্বাচনী বিষয়া নিযুক্তি দিছিল বুলি তেওঁ অভিযোগ কৰে। ইপিনে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাৰ নকল ভোটাৰ প্ৰসংগত নিজৰ মন্তব্য দাঙি ধৰে। বিহাৰত হোৱা ভোটাৰ তালিকাৰ সংশোধনীৰ প্ৰসংগ উত্থাপন কৰি সেই ভোটাৰ তালিকাত 120,000 নকল ফটো সন্নিৱিষ্ট থকা বুলি গান্ধীয়ে অভিযোগ উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আয়োজন কৰা এই অনুষ্ঠানত 1948 চনত গ্ৰহণ কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হ'ব। এইবেলি মানৱ অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে অত্যাৱশ্যকীয় জনসেৱা আৰু সকলোৰে বাবে মৰ্যাদা। মানৱ অধিকাৰ আয়োগে এই বিষয়ৰ লগত ৰজিতা খোৱাকৈ এখন সন্মিলনৰ আয়োজন কৰিব। সন্মিলনত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰই সকলোৰে বাবে সাৰ্বজনীন, সমতাপূৰ্ণ আৰু মৰ্যাদাপূৰ্ণ জনসেৱা সন্দৰ্ভত মূল ভাষণ দিব। সন্মিলনত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰীয় আয়োগ, চৰকাৰী বিষয়া, নাগৰিক সমাজ আৰু ভালেসংখ্যক শিক্ষাবিদ উপস্থিত থাকিব। নতুন দিল্লীৰ সংসদ ভৱন কমপ্লেক্সত কালি NDA সংসদীয় দলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি জে পি নাড্ডা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, জে ডি ইউৰ সাংসদ সঞ্জয় ঝা, ৰাষ্ট্ৰীয় লোকমৰ্চাৰ মুৰববী উপেন্দ্ৰ কুশৱাহা, NCBৰ সাংসদ প্ৰফুল্ল পেটেলকে ধৰি NDAৰ অন্যান্য সাংসদসকল উপস্থিত থাকে। বৈঠকৰ সময়ত বিভিন্ন বিষয়, বিশেষকৈ বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ সুশাসনৰ এজেণ্ডাক আগুৱাই নিয়াৰ পদ্ধতিসমূহ আলোচনা কৰা হয়। বৈঠকত বিহাৰ বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ জয়ৰ বাবে NDAৰ সাংসদসকলে প্ৰধানমন্ত্ৰী মোদীক সম্বৰ্ধনা জনায়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বৈঠকৰ সময়ত NDAৰ সকলো নেতাই বিহাৰ নিৰ্বাচনত NDAৰ জয়ৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়। শ্ৰীৰিজিজুৱে কয় যে প্ৰধানমন্ত্ৰীয়ে NDAৰ নেতাসকলক দেশৰ উন্নয়নৰ বাবে অধিক ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক যুৱক যুৱতীসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আহ্বান জনাইছে। দেশপ্ৰেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত কালি বন্দে মাতৰম গীতৰ 150 বছৰীয়া বাৰ্ষিকী সন্দৰ্ভত আলোচনাৰ পাতলি মেলি শ্ৰীশ্বাহে কয় যে এই অমৰ সৃষ্টিৰাজিয়ে দেশমাতৃৰ প্ৰতি কৰ্তব্য আৰু উৎসৰ্গাৰ মনোভাৱ যোগাই তোলে। বন্দে মাতৰমৰ আৱশ্যকতা স্বাধীনতা সংগ্ৰামৰ সময়তো আছিল আৰু আজিও আছে, আৰু 2047 চনত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ সময়তো ইয়াৰ প্ৰাসংগিকতা অক্ষুণ্ণ থাকিব বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা শ্বহীদ দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম বৰগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ উদ্বোধন কৰিব। অসম আন্দোলনৰ 880গৰাকী জাতীয় শ্বহীদৰ স্মৃতিৰ 170 কোটি টকা ব্যয়েৰে 150 বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। কালি মুখ্যমন্ত্ৰীয়ে স্মাৰক ক্ষেত্ৰত শ্বহীদ প্ৰণামজ্যোতি প্ৰজ্বলন কৰে, লগতে 860 গছি বন্তি প্ৰজ্বলন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰা হয়। অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, বিমল বৰা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ উপৰি চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। সংবাদ মাধ্যমৰ সন্মুখত ডঃ শৰ্মাই কয় যে স্মাৰক ক্ষেত্ৰখন অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ সংকল্পৰ এটা প্ৰতীক আৰু জাতিৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ থাকিব। মুখ্যমন্ত্ৰীয়ে লগতে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ উপৰি ৰাজ্যৰ সকলো জিলাত তথা সমজিলা সদৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত সকলোকে ভাগ ল'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে শ্বহীদ দিৱসৰ আজিৰ কেন্দ্ৰীয় কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIAয়ে যোৱা মাহত সংঘটিত দিল্লী বোমা বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। NIAয়ে জনোৱা মতে জম্মু কাশ্মীৰৰ বাৰামুল্লাৰ ডাক্তৰ বিলাল নাছিৰ মাল্লা এই গোচৰত গ্ৰেপ্তাৰ হোৱা অষ্টমজন অভিযুক্ত। দিল্লীৰ পৰা NIAৰ দল এটা দলে তেওঁক কৰায়ত্ব কৰে। সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে লালকিল্লা অঞ্চলত 11 লোকৰ মৃত্যু আৰু কেইবাজনো লোক আহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰত তেওঁ জড়িত বুলি ধৰা পেলায়। NIAৰ তদন্ত অনুসৰি বিলালে জানি বুজি আত্মঘাতী প্ৰধান অভিযুক্ত উমৰ উন্নবীক সহায় আগবঢ়াই আশ্ৰয় দিছিল। তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত প্ৰমাণ ধ্বংস কৰাৰ অভিযোগো আছে। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান IIMCয়ে কেন্দ্ৰ চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আঞ্চলিক সামূহিক অনুতাৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ 20 বছৰ পূৰ্তি উদযাপন বিষয়বস্তুৰে আয়োজিত এই সন্মিলনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠান, গণমাধ্যমৰ শিক্ষক, চৰকাৰী প্ৰতিনিধি আৰু বিশেষজ্ঞসকলক একেখন মঞ্চত উপৱিষ্ট কৰোৱা হ'ব। গুৱাহাটীৰ আজাৰত আজি পুৱা 10 বজাত এই সন্মিলন আৰম্ভ হ'ব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে T20 শৃংখলাৰ প্ৰথমখন খেলাটো কালি অদমনীয় প্ৰদৰ্শনেৰে উজলি উঠে। কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে আলহী দলটোক 101 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ আমন্ত্ৰণমৰ্মে প্ৰথমে বেট ধৰা ভাৰতে নিৰ্ধাৰিত অভাৰত 6টা উইকেট হেৰুৱাই 175 ৰাণ সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়া 28টা বলত 4টা 6 আৰু 6টা 4 সহায়ত 59 ৰাণৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। প্ৰত্যুত্তৰত আৰম্ভণিৰ পৰা উইকেট হেৰুৱাই বিপদত পৰা দক্ষিণ আফ্ৰিকাই মাত্ৰ 76 ৰাণতে ইনিংছ সামৰে। হাৰ্দিক পাণ্ডিয়াক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ পৰৱৰ্তী খেলখন পৰহিলৈ চণ্ডীগড়ৰ মুল্লানপুৰত খেলোৱা হ'ব। জম্মু আৰু কাশ্মীৰৰ জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা, আন্তঃৰাষ্ট্ৰীয় দংগল আৰু ৰুষ্টমী জম্মু কাশ্মীৰ খিতাপৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদদাতাই জনাইছে যে ভাৰত, ইৰাণ আৰু কেইবাখনো দেশৰ পেছাদাৰী মল্লযুঁজাৰুসকলক একত্ৰিত কৰা এই চেম্পিয়নশ্বিপত কেন্দ্ৰীয় শাসিত অঞ্চলটোত এতিয়ালৈকে আয়োজিত হোৱা অন্যতম বৃহৎ মল্লযুঁজ প্ৰতিযোগিতা হিচাপে পৰিগণিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভাত কালি নিৰ্বাচনী সংশোধনক লৈ বিশেষভাৱে আলোচনা কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিব। নতুন দিল্লীৰ সংসদ ভৱনত কালি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ উপস্থিতিত NDA সংসদীয় দলৰ এখন বৈঠক অনুষ্ঠিত হয়। শ্বহীদ দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম গড়গাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ কটকত অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে 101 ৰাণত জয়লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব। নমস্কাৰ।